দ্বিতীয় বিবৰণ আঠ অধ্যায়। জিহুৱাক মনত ৰাখক। আজি মই আপোনালোকক যি আজ্ঞা দিছোঁ, সেই সকলো আজ্ঞা আপোনালোকে মানি চলিব, যাতে আপোনালোক জীয়াই থাকি সংখ্যাত বৃদ্ধি পায়। আৰু জিহুৱাই আপোনালোকৰ পূৰ্বপুৰুষসকলৰ আগত যি দেশ দিম বুলি শপত কৰিছিল, সেই দেশত প্ৰৱেশ কৰি অধিকাৰ কৰিব পাৰে। আপোনালোকে অৱশ্যে মনত ৰখা উচিত যে ঈশ্বৰ জিহুৱাই 40 বছৰলৈকে মৰুপ্ৰান্তত আপোনালোকক নেতৃত্ব দি পৰিচালিত কৰিছিল। তেওঁ আপোনালোকক নম্ৰ কৰিবলৈ আৰু আপোনালোকে জিহুৱাৰ আজ্ঞা মানি চলিবনে নাই তাক পৰীক্ষা কৰি জানিবলৈ তেওঁ এই কাৰ্য কৰিছিল। ভোকত কষ্ট দি আৰু যি মান্নাৰ কথা আপোনালোকে আৰু আপোনালোকৰ পূৰ্বপুৰুষসকলে জনা নাছিল, তাক খুৱাই জিহুৱাই আপোনালোকক নম্ৰ কৰিছিল। এই কাৰ্যবোৰৰ দ্বাৰাই তেওঁ আপোনালোকক জনাব বিচাৰিছিল যে মানুহ কেৱল পিঠাৰে নিজিয়ে, কিন্তু মানুহৰ জীৱন জিহুৱাই কোৱা বাক্যৰ দ্বাৰাইহে জীৱ। এই 40 বছৰত আপোনালোকৰ গাৰ কাপোৰ ফাটি যোৱা নাছিল আৰু আপোনালোকৰ ভৰিও ফুলা নাছিল। এই কথা আপোনালোকে অৱশ্যে মনত ৰখা উচিত যে বাপেকে যেনেকৈ নিজ পুত্ৰেকক শাসন কৰে, ঠিক তেনেকৈ আপোনালোকৰ ঈশ্বৰ জিহুৱায়ো আপোনালোকক শাসন কৰিব। আপোনালোকে ঈশ্বৰ জিহুৱাৰ আজ্ঞা পালন কৰিব, তেওঁৰ পথত চলিব আৰু তেওঁক ভয় কৰিব, কিয়নো আপোনালোকৰ ঈশ্বৰ জিহুৱাই এখন উত্তম দেশলৈ আপোনালোকক লৈ গৈছে। সেই দেশ পাহাৰ আৰু উপত্যকাৰ মাজেদি বৈ যোৱা জলৰ সোঁত আৰু জুৰি থকা দেশ, মাটিৰ তলত ওলোৱা পানীৰ ভুমুকৰ দেশ, সেই দেশ ঘেঁহু ধান আৰু জব ধান উৎপন্ন হোৱা দেশ, আৰু দ্ৰাক্ষালতা, ডিমৰু, ডালিম গছ থকা দেশ, জিত গছ আৰু মৌ উৎপন্ন হোৱা দেশ, সেই দেশত আপোনালোকে অভাৱত নপৰাকৈ আহাৰ খাবলৈ পাব আৰু আপোনালোকৰ প্ৰয়োজনীয় সকলো বস্তুৱেই আপোনালোকে পাব। সেই ঠাই শিলবোৰ, লোহাৰ আৰু সেই ঠাই পাহাৰবোৰৰ পৰা আপোনালোকে খনন কৰি তাম পাব। আপোনালোকে তাত ভোজন কৰি তৃপ্ত হ'ব আৰু আপোনালোকৰ ঈশ্বৰ জিহুৱাই দিয়া উত্তম দেশৰ কাৰণে তেওঁৰ ধন্যবাদ কৰিব। আপোনালোক সাৱধান হ'ব। আজি মই আপোনালোকক তেওঁৰ যি সকলো আজ্ঞা, নিৰ্দেশ আৰু শাসন প্ৰণালীবোৰ দিছোঁ, সেইবোৰ যেন অমান্য কৰি আপোনালোকে আপোনালোকৰ ঈশ্বৰ জিহুৱাক পাহৰি নাযায়। অন্যথা এনেকুৱা নহওক যে আপোনালোকে ভোজন কৰি তৃপ্ত হ'ব আৰু সুন্দৰ ঘৰ সাজি তাত বাস কৰিব। যেতিয়া আপোনালোকৰ গৰু ছাগলী, মেৰ চাক, জাকৰ বৃদ্ধি পাব, আপোনালোকৰ অধিক সোণ ৰূপ হ'ব আৰু আপোনালোকৰ সকলো সম্পত্তি বৃদ্ধি পাব, তেতিয়া আপোনালোকৰ হৃদয় অহংকাৰী হৈ উঠিব আৰু যিজনে আপোনালোকক মিছৰ দেশৰ বন্দীগৃহৰ পৰা উলিয়াই আনিলে আপোনালোকৰ সেই ঈশ্বৰ জিহুৱাক আপোনালোকে পাহৰি যাব। তেওঁ আপোনালোকক শুকান, জলহীন, বিষাক্ত সাপ আৰু কেঁকুৰাৰ বিচা ভৰা বিশাল আৰু ভয়ানক মৰুপ্ৰান্তৰ মাজেদি জিহুৱাই আপোনালোকক লৈ আনিলে। সেই ভয়ানক মৰুপ্ৰান্তত বহুতো বিষাক্ত সাপ আৰু কেঁকুৰা বিচা আছিল। তেওঁ কঠিন শিলৰ পৰা আপোনালোকৰ কাৰণে পানী বাহিৰ কৰি উলিয়াইছিল। তেওঁ সেই মৰুভূমিত আপোনালোকক মান্না খাবলৈ দিছিল, যিটো আপোনালোকৰ পূৰ্বপুৰুষসকলে কেতিয়াও দেখা নাছিল। জিহুৱাই আপোনালোকক পৰীক্ষা কৰিবৰ কাৰণে আৰু নম্ৰ কৰিবৰ কাৰণে তেওঁ এইদৰে কৰিছিল, যাতে শেষত আপোনালোকৰ সকলো ভাল হয়। আপোনালোকে হয়তো মনতে ক'ব পাৰে, মোৰ নিজৰ শক্তিত আৰু নিজৰ হাতৰ কৰ্মৰহে এই ধন সম্পত্তি পালোঁ। কিন্তু আপোনালোকে আপোনালোকৰ ঈশ্বৰ জিহুৱাক সোঁৱৰণ কৰিব, কিয়নো তেওঁৱেই আপোনালোকক এই সম্পত্তি লাভ কৰিবলৈ সমৰ্থ কৰিলে। আৰু আপোনালোকৰ পূৰ্বপুৰুষসকলৰ আগত যি নিয়মৰ শপত খাই কৈছিল তেওঁ তাক এতিয়া পূৰ্ণ কৰিছে। আপোনালোকে যদি কেতিয়াবা আপোনালোকৰ ঈশ্বৰ যীহোৱাক পাহৰি গৈ আন দেৱতাবোৰৰ পাছত চলে আৰু সেইবোৰৰ সেৱা পূজা কৰে, তেন্তে আজি মই আপোনালোকৰ বিৰুদ্ধে এই কথা নিশ্চয় কৰি কৈছো যে আপোনালোক ধ্বংস হৈ যাব। আপোনালোকৰ সন্মুখত যীহোৱাই যি সকলো জাতিক বিনষ্ট কৰিছে, আপোনালোকে আপোনালোকৰ ঈশ্বৰ যীহোৱাৰ বাক্য নুশুনিলে তেনেদৰেই বিনষ্ট হ'ব।